জিৰিমিয়া 41 অধ্যায়। পাছে সপ্তম মাহত ৰজাৰ প্ৰধান বিষয়াসকলৰ মাজত গণিত হোৱা ৰাজবংশীয় ইলিছামাৰ নাতিয়েক নথনিয়াৰ পুত্ৰেক ইজমাইলৰ 10 জন লোকক লগত লৈ মিম্পালৈ অহিকামৰ পুত্ৰ গদলিয়াৰ ওচৰলৈ আহিল, আৰু তেওঁলোকে মিম্পাত একেলগে ভোজন কৰিলে। পাছত নথনিয়াৰ পুত্ৰেক ইজমাইল আৰু তেওঁ লগত থকা সেই 10 জন লোকে উঠি বাবিলৰ ৰজাই দেশৰ শাসনকৰ্তা নিযুক্ত কৰা চাফনৰ নাতিয়েক অহিকামৰ পুত্ৰ সেই গদলিয়াক তৰোৱালেৰে বধ কৰিলে। আৰু মিম্পাত গদলিয়াৰ লগত থকা সকলো যিহুদীক আৰু তাত পোৱা যোদ্ধাৰু কলদিয়াসকলকো ইজমাইলে বধ কৰিলে। তেতিয়া গদলিয়াক বধ কৰাৰ পিছৰ দিন আছিল, তেতিয়া সেই কথা কোনো মানুহে জনা নাছিল। ছিখিম, ছিলু আৰু চমৰীয়াৰ পৰা অহা সম্পূৰ্ণ দাড়ি খুৰোৱা, পিন্ধা কাপোৰ চিৰা আৰু নিজ নিজ গা কাটকুট কৰা 80 জন মানুহ জিহুৱাৰ গৃহত উৎসৰ্গ কৰিবলৈ হাতত নৈবেদ্য আৰু ধূপ লৈ আহিছিল। পাছত নথনিয়াৰ পুতেক ইজমাইলে তেওঁলোকৰ লগত সাক্ষাৎ কৰিবলৈ মিম্পাৰ পৰা কান্দি কান্দি ওলাই গ'ল, আৰু তেওঁলোকৰ সাক্ষাৎ হৈ তেওঁলোকক ক'লে, অহিকামৰ পুত্ৰ গদলিয়াৰ ওচৰলৈ আহা। তেতিয়া তেওঁলোক নগৰৰ মাজ ঠাইলৈ আহি পাওঁতেই নথনিয়াৰ পুতেক ইজমাইলে আৰু তেওঁ লগত সেই লোককেইজনে তেওঁলোকক বধ কৰি গাঁতটোৰ ভিতৰলৈ পেলাই দিলে। কিন্তু তেওঁবিলাকৰ মাজত এনে 10 জন মানুহ পোৱা গৈছিল যে তেওঁলোকে ইজমাইলক ক'লে, আমাক বধ নকৰিবা, কিয়নো পথাৰত পুতি থোৱা আমাৰ ঘেঁহু, জব, তেল আৰু মৌৰ ভঁৰাল আছে। এইবুলি কোৱাৰ ইজমাইলে ক্ষান্ত হৈ তেওঁলোকৰ ভাইসকলৰ মাজত তেওঁলোকক বধ নকৰিলে। যি গাঁতত ইজমাইলে নিজে বধ কৰা সকলো মানুহৰ মৰা হৰ গদলিয়াৰ হৰ কাষত পেলাই দিছিল, সেই গাঁত ইজৰাইলৰ বাছা ৰজাৰ ভয়ত আছা ৰজাই খনোৱা গাঁত আছিল। নথনিয়াৰ পুতেক ইজমাইলে ইয়াক বধ কৰা লোকৰ হৰে পূৰ কৰিলে। পাছত ইজমাইলে মিম্পাত অৱশিষ্ট থকা সকলো লোকক নবুজৰ দান ৰক্ষক সেনাপতিয়ে অহিকামৰ পুত্ৰ গদলিয়াৰ হাতত গতাই দিয়া ৰাজবংশীয় জীয়াৰীসকল আদি কৰি মিম্পাত অৱশিষ্ট থকা সকলো লোকক বন্দী কৰি নিলে। নথনিয়াৰ পুতেক ইজমাইলে তেওঁলোকক বন্দী কৰি লৈ অমুনৰ সন্তানসকলৰ ওচৰলৈ যাবলৈ প্ৰস্থান কৰিলে। কিন্তু কাৰেহৰ পুতেক জোহাননে আৰু তেওঁ লগত থকা ফৌজৰ সকলো সেনাপতিয়ে নথনিয়াৰ পুতেক ইজমাইলে কৰা আটাই কুকৰ্ম কথা শুনিবলৈ পালে। তেতিয়া তেওঁলোকে সকলো মানুহক লগত লৈ নথনিয়াৰ পুতেক ইজমাইলে সৈতে যুদ্ধ কৰিবলৈ গ'ল, আৰু গিবিয়নত থকা বৰপুখুৰীৰ ওচৰত তেওঁক দেখা পালে। পাছত যেতিয়া ইজমাইলৰ লগত থকা সকলো লোকসকলে কাৰেহৰ পুতেক জোহাননক আৰু তেওঁৰ লগৰ ফৌজৰ সেনাপতিসকলক দেখিবলৈ পালে, তেতিয়া তেওঁলোক আনন্দিত হ'ল, আৰু ইজমাইলে মিম্পাৰ পৰা বন্দী কৰি নিয়া সকলো লোকে মুখ ঘূৰাই কাৰেহৰ পুতেক জোহাননৰ গুৰিলৈ উলটি আহিল। কিন্তু নথনিয়াৰ পুতেক ইজমাইল 8টা মানুহে সৈতে জোহাননৰ আগৰ পৰা পলাই অমুনৰ সন্তানসকলৰ ওচৰলৈ গ'ল। নথনিয়াৰ পুতেক ইজমাইলে অহিকামৰ পুত্ৰ গদলিয়াক বধ কৰাৰ পাছত তাৰ হাতৰ পৰা কাৰেহৰ পুতেক জোহাননে আৰু তেওঁৰ লগত সেনাপতিসকলে যিসকল অৱশিষ্ট লোক মিম্পাৰ পৰা এৰুৱাই উভতাই আনিছিল তেওঁলোকক, অৰ্থাৎ যুদ্ধ কৰিব পৰা পুৰুষসকলক আৰু গিবিয়নৰ পৰা অনা মহিলা, ল'ৰা আৰু নপুংসকসকলক তেওঁলোকে লগত ল'লে। আৰু তেতিয়া তেওঁলোকে গৈ কলদিয়াসকলৰ ভয়ত মিছৰলৈ যাবৰ মনেৰে বৈতলেহেমৰ কাষত থকা গেৰুত কিমহমত বাস কৰিলে, কিয়নো তেওঁলোকে তেওঁলোকলৈ ভয় কৰিছিল, কাৰণ নথনিয়াৰ পুতেক ইজমাইলে বাবিলৰ ৰজাই দেশৰ ওপৰত শাসনকৰ্তা নিযুক্ত কৰা অহিকামৰ পুত্ৰ গদলিয়াক বধ কৰিছিল।